এয়া আকাশবাণী গুৱাহাটী। আজি সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ প্ৰতিশুল্ক আৰোপৰ সিদ্ধান্তৰ ফলত বিশ্বজুৰি ষ্টক বজাৰসমূহৰ সূচাংক অভাৱনীয়ভাৱে নিম্নগামী, ভাৰতীয় বজাৰতো এই মন্দাৱস্থাৰ প্ৰভাৱ, সমগ্ৰ দেশত আজি মাজনিশাৰ পৰা কাৰ্যকৰী হোৱাকৈ প্ৰতি লিটাৰ পেট্ৰল আৰু ডিজেলত আবকাৰী শুল্ক দুটকাকৈ বৃদ্ধি, পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰাজ্যত শাসক বিৰোধী উভয় পক্ষৰ মাজত নিৰ্বাচনী তৎপৰতা, অসম আৰক্ষীৰ উদ্যোগত গুৱাহাটীত আজি শিশু অধিকাৰ সম্পৰ্কীয় ইনফেন্সিয়া শীৰ্ষক দেশৰ প্ৰথমখন আলোচনা চক্ৰ, আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি মুম্বাই ইণ্ডিয়ানছ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ মুখামুখি। নমস্কাৰ, বাতৰিৰ সৈতে মই সংগীতা শৰ্মা আৰু মোৰ সৈতে আছে অৰুণিমা গোস্বামী। এতিয়া শুনক বিতং বাতৰি। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ প্ৰতিশুল্ক আৰোপৰ সিদ্ধান্ত আৰু ৰাষ্ট্ৰসমূহে বৃহৎ পৰিমাণৰ শুল্ক ভৰিব লাগিব বুলি ট্ৰাম্পে আজি জাৰি কৰা ঘোষণাৰ ফলত বিশ্বজুৰি ষ্টক বজাৰসমূহৰ সূচাংক অভাৱনীয়ভাৱে তললৈ নামে। ইউৰোপ আৰু এছিয়াৰ ষ্টক বজাৰৰ এই মন্দাৱস্থাৰ প্ৰভাৱ ভাৰতীয় বজাৰতো বাৰুকৈ পৰে। বোম্বে ষ্টক এক্সচেঞ্জৰ সংবেদী সূচাংক এটা সময়ত 4,000 পইণ্ট নিম্নগামী হয় আৰু ষ্টক বজাৰ বন্ধ হোৱাৰ সময়ত এই সূচাংক 2,227 পইণ্ট নিম্নগামী হৈ থাকে। ৰাষ্ট্ৰীয় ষ্টক এক্সচেঞ্জৰ নিফটিও 50 পইণ্ট নিম্নগামী হয়। দেশৰ বৃহৎ কোম্পানীসমূহৰ ভিতৰত টাটা ষ্টীলৰ ষ্টক মূল্য 7.7%, লাৰ্চন এণ্ড টাৰ্বৰ ষ্টক মূল্য 5.7% আৰু টাটা মটৰ্ছৰ ষ্টক মূল্য 5.5% হ্ৰাস পায়। আন্তৰ্জাতিক বজাৰত আজি খাৰুৱা তেলৰ মূল্য 3% হ্ৰাস পায়। 2021 চনৰ পাছত এয়া হৈছে আন্তৰ্জাতিক বজাৰত খাৰুৱা তেলৰ সৰ্বনিম্ন মূল্য। ভাৰতীয় অৰ্থনীতিত প্ৰতিশুল্কৰ প্ৰভাৱ কেনেদৰে পৰিছে সেই বিষয়ে বিশিষ্ট অৰ্থনীতিবিদ ডঃ জয়দীপ বৰুৱাই এইদৰে কয়।
সেইটো হোৱাৰ কাৰণ কিছু তাৎক্ষণিক আৰু কিছু দীৰ্ঘম্যাদী হ'ব। এই যিটো মাৰ্কিন যুক্তৰাষ্ট্ৰৰ শুল্কৰ যিটো ব্যৱস্থা, সেইটোৰ জৰিয়তে ভাৰতকে ধৰি বিভিন্ন ঠাইৰ পৰা মাৰ্কিন যুক্তৰাষ্ট্ৰলৈ যোৱা যিবিলাক সামগ্ৰী আছে, সেই সামগ্ৰীবিলাকৰ দাম বাঢ়িব আৰু সেই দাম বঢ়াৰ ফলত সামগ্ৰীবিলাকৰ চাহিদা কমিব আৰু সেই চাহিদা কমাৰ ফলত সেই ইণ্ডাষ্ট্ৰীবিলাক যিবিলাক দেশত আছে, যিবিলাক দেশৰ পৰা সেই সামগ্ৰীসমূহ গৈছে, সেই ইণ্ডাষ্ট্ৰীবিলাকত তাৰ এটা বিৰূপ প্ৰভাৱ পৰিব আৰু সেইকাৰণেই সেই ইণ্ডাষ্ট্ৰী কেন্দ্ৰিক যিমানবিলাক ষ্টক মাৰ্কেট আছে তাত এটা নিগেটিভ গ্ৰ'থ আমি দেখিবলৈ পাইছো। ভাৰতৰ পৰা আমেৰিকালৈ যোৱা যিখিনি এক্সপৰ্ট মানে তেওঁলোকৰ কাৰণে ইম্পৰ্ট, সেইবিলাক বস্তুখিনি যদি চাই তেতিয়া দেখিব যে গোটেই ভাৰতৰ যিটো ৰপ্তানি আছে তাৰ প্ৰায় 18%-20% ৰপ্তানি আমেৰিকাৰ যুক্তৰাষ্ট্ৰলৈ যায়। গতিকে এটা মেজৰ আমাৰ ট্ৰেডিং পাৰ্টনাৰ আমেৰিকা যুক্তৰাষ্ট্ৰ। দ্বিতীয় কথাটো হ'ল যে সেই যিটো মূল 20%-18% আমাৰ বস্তু যায় তাৰ ভিতৰত কিছুমান সামগ্ৰীৰ গুৰুত্ব অতি বেছি। সেইবিলাকৰ ভিতৰত ফাৰ্মাচিউটিকেল, আপোনাৰ ইঞ্জিনিয়াৰিং গুডছ আৰু টেক্সটাইল, হেণ্ডলুম আৰু টেক্সটাইল, এই তিনিটা খণ্ড তাৰ গুৰুত্ব অতি বেছি। গতিকে এই তিনিটা খণ্ডৰ এক বুজন সংখ্যক সামগ্ৰী দাম যিহেতু বাঢ়িব আমেৰিকা যুক্তৰাষ্ট্ৰলৈ যোৱা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ যিহেতু এটা প্ৰধান আমাৰ বৈদেশিক বাণিজ্যৰ কেন্দ্ৰ, গতিকে সেইসমূহ ইণ্ডাষ্ট্ৰী যাৰ যাৰ আছে সেইসমূহ ইণ্ডাষ্ট্ৰীতে আচলতে এটা ঋণাত্মক প্ৰভাৱ দেখিবলৈ পাম আৰু সেইটো ইতিমধ্যে লাহে লাহে অনুভৱ হৈছে। কিন্তু এইখিনিতো এটা কথা মনত ৰাখিব লাগিব যে যিহেতু এই গোটেই শুল্ক ব্যৱস্থাটো অকল ভাৰত কেন্দ্ৰিক নহয়, অৰ্থাৎ যে ভাৰতৰ বস্তুহে দাম বাঢ়িব বাকীবিলাক দেশৰ পৰা যোৱা বস্তুৰ দাম নেবাঢ়ে তেনেকুৱা কথা নহয়। যদি সেইটো হ'লহেঁতেন তেতিয়াহ'লে ইয়াৰ প্ৰভাৱ সাংঘাতিক বেয়া হ'লহেঁতেন, কাৰণ তেতিয়া গোটেই ভাৰতৰ যিমানখিনি চাহিদা আছিলে গোটেইখিনি বেলেগ দেশৰ বস্তুলৈ গুচি গ'লহেঁতেন। গতিকে সেইফালৰ চাবলৈ গ'লে এটা মোটামুটি বিৰূপ প্ৰভাৱ পৰিলেও সাংঘাতিক ধৰণে বিৰূপ প্ৰভাৱ অন্তত এই মুহূৰ্তত আমি হ'ব বুলি ক'ব পৰা নাই, এইটো কাৰণে যে এই গোটেই ব্যৱস্থাটো ভাৰত কেন্দ্ৰিক হৈ থকা নাই।
সমগ্ৰ দেশতে আজি মাজনিশাৰ পৰা কাৰ্যকৰী হোৱাকৈ প্ৰতি লিটাৰ পেট্ৰল আৰু ডিজেলত আবকাৰী শুল্ক দুটকাকৈ বৃদ্ধি পাব। অৱশ্যে ইয়াৰ ফলত দুয়োবিধ ইন্ধনৰ খুচুৰা মূল্য বৃদ্ধি নহ'ব বুলি তৈল বিপণন কোম্পানীসমূহে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে আজি নতুন দিল্লীত সাংবাদিকৰ আগত এই বিষয়ে প্ৰকাশ কৰি কয় যে আবকাৰী শুল্কৰ এই বৃদ্ধিয়ে গ্ৰাহকসকলৰ ওপৰত প্ৰত্যক্ষভাৱে বিশেষ প্ৰভাৱ নেপেলায়।
From the Ministry of Finance saying that the excise rates are going up by 2 rupees on petrol and diesel. Let me clarify up front on the record, we've already issued a clarification to the ministry, this will not be passed on to the consumer. So now the next question is what is going to happen to petrol prices? Look, international price of petrol came down $60 of crude per barrel in the last day or so. But please remember that our oil marketing companies, with whose work I'm more familiar, but even the private sector companies, they carry inventories over a 45-day period. And if you go back to, say, early January, the crude price then was 83 dollars, which came down subsequently to $75. So the crude inventory that they're carrying is at $75 on an average per barrel.
তদুপৰি ৰন্ধন গেছৰ চিলিণ্ডাৰ মূল্য 50 টকাকৈ বৃদ্ধি কৰা হৈছে। শ্ৰীপুৰীয়ে কয় যে উজ্জ্বলা যোজনাৰ হিতাধিকাৰীসকলে ৰন্ধন গেছৰ চিলিণ্ডাৰ কাইলৈৰে পৰা 550 টকাত আৰু অন্যসকলে 853 টকাত লাভ কৰিব। অৱশ্যে ইয়াৰ সৈতে ৰাজ্যিক কৰৰ নিৰিখ ধৰা হোৱা নাই। পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰাজ্যত শাসক বিৰোধী উভয় পক্ষৰ মাজত নিৰ্বাচনী তৎপৰতা পৰিলক্ষিত হৈছে। এইবাৰ পঞ্চায়ত নিৰ্বাচনত শাসকীয় বিজেপি আৰু অগপয় বুজাবুজিৰে নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হোৱাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। বৰপেটা জিলাৰ অন্তৰ্গত পৰিষদসমূহত আসন বুজাবুজিৰ বাবে আজি বিজেপি আৰু অগপৰ নেতাসকলৰ মাজত এখন বৈঠক অনুষ্ঠিত হয়। জিলাখনত পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত এয়া আমাৰ সংবাদদাতা অৰূপজ্যোতি মহন্ত।
বৰপেটা জিলাত অহা 7 মে'ত অৰ্থাৎ দ্বিতীয় পৰ্যায়ত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব। জিলা প্ৰশাসনে নিৰ্বাচন সম্পূৰ্ণ সুকলমে অনুষ্ঠিত কৰাৰ বাবে সকলো ধৰণৰ প্ৰস্তুতি অব্যাহত ৰাখিছে। বৰপেটা জিলাত 4খন জিলা পৰিষদ আছে, 10খন আঞ্চলিক পঞ্চায়ত আছে আৰু 98খন গাঁও পঞ্চায়ত আছে। মুঠ 644খন ৰাজহ গাঁওক সামৰি এই পঞ্চায়ত সমষ্টিসমূহ গঠন হৈছে। জিলা প্ৰশাসনৰ সমান্তৰালকৈ বৰপেটাত ৰাজনৈতিক দলবোৰৰ মাজত তৎপৰতা আৰম্ভ হৈছে। ৰাজনৈতিক দলবোৰে কোনো ধৰণৰ প্ৰচাৰ সভা অনুষ্ঠিত কৰা নাই, কিন্তু তেওঁলোকে সাংগঠনিক দিশত কামবোৰ আগবঢ়াইছে। আজিও বৰপেটা জিলাৰ কোনকেইটা সমষ্টিত কোনে প্ৰতিদ্বন্দ্বিতা কৰিব তাক নিৰূপণৰ বাবে ভাৰতীয় জনতা পাৰ্টী আৰু অসম গণ পৰিষদৰ মাজত এখন যৌথ সভা অনুষ্ঠিত হয়। ইয়াৰ জৰিয়তে তেওঁলোকে বৰপেটা জিলাখনৰ লগতে বৰপেটাৰ লোকসভা সমষ্টিৰো কোনবোৰ সমষ্টিত কোন দলৰ প্ৰতিদ্বন্দ্বিতা কৰিব তাক চূড়ান্ত কৰাৰ চেষ্টা চলায়, য'ত অসম চৰকাৰৰ মন্ত্ৰী উপস্থিত থাকে।
সমাগত পঞ্চায়ত নিৰ্বাচনত ৰঙিয়া বিধানসভা সমষ্টিত বিজেপিয়ে মিত্ৰতাৰ ধৰ্ম পালন কৰি বুজাবুজিৰে প্ৰতিদ্বন্দ্বিতা কৰিব বুলি ৰঙিয়া সমষ্টিৰ বিজেপিৰ বিধায়ক ভৱেশ কলিতাই প্ৰকাশ কৰিছে। ইপিনে পঞ্চায়ত নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত আজি শোণিতপুৰ জিলাৰ তেজপুৰ, ৰঙাপাৰা আৰু বৰচলা বিধানসভা সমষ্টিৰ অন্তৰ্গত গাঁও পঞ্চায়তৰ বাবে বিশেষ ব্যৱস্থা লোৱা হৈছে। সেই অনুসৰি জিলা আয়ুক্তৰ কাৰ্যালয়ত পোষ্টেল বেলট পেপাৰ, EDC কোষ আৰু ড্ৰপ বক্সৰ সুবিধা কেন্দ্ৰ স্থাপন কৰা হৈছে। ডিব্ৰুগড় জিলাতো পঞ্চায়ত নিৰ্বাচন সুকলমে অনুষ্ঠিত কৰাৰ উদ্দেশ্যে আজি নন্দলাল বৰগোহাঁই চিটি মহাবিদ্যালয়ত জোনেল আৰু ছেক্টৰ বিষয়াসকলৰ খণ্ড আৰু পৰিকল্পনা, নিৰ্বাচন প্ৰক্ৰিয়া তথা বেলট বাকচ সন্দৰ্ভত এটা প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি শুনক অৰুণিমা গোস্বামীৰ পৰা।
অসম আৰক্ষীৰ উদ্যোগত শিশু অধিকাৰ সম্পৰ্কীয় ইনফ্লুয়েঞ্চিয়া শীৰ্ষক দেশৰ প্ৰথমখন আলোচনা চক্ৰ আজি গুৱাহাটীত অনুষ্ঠিত হয়। অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰমিত সিং, বলিউডৰ অভিনেত্ৰী নেহা ধুপিয়াকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থকা এই আলোচনাত ডিজিটেল মাধ্যমসমূহত শিশুৰ অধিকাৰ সুৰক্ষিত কৰাৰ লগতে অনলাইন মাধ্যমে শিশুৰ ওপৰত পেলোৱা প্ৰভাৱ সন্দৰ্ভত আলোচনা কৰা হয়। অনুষ্ঠানত আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে শিশুৰ অধিকাৰ সুৰক্ষিত কৰাৰ বিষয়টো গুৰুত্বপূৰ্ণ হৈ পৰিছে বুলি উল্লেখ কৰে। তেওঁ কয় যে সামাজিক মাধ্যম, সংবাদ মাধ্যমকে ধৰি ডিজিটেল ক্ষেত্ৰত ঘটি থকা ঘটনাসমূহৰ বিষয়ে পিতৃ মাতৃ, অভিভাৱক আৰু শিক্ষক সমাজ অৱগত হৈ শিশুসকলক সুৰক্ষা দিব লাগিব। কোভিডৰ প্ৰাদুৰ্ভাৱৰ পাছৰে পৰা শিশুৰ বাবে ডিজিটেল মাধ্যম ব্যৱহাৰৰ বিষয়টোৱে ক্ৰমাৎ সমস্যাৰ সৃষ্টি কৰিছে বুলি তেওঁ উল্লেখ কৰে।
We talk about children's rights vis-a-vis justice for every child, but today the world has gone into the digital world. Post-COVID, you don't even realize how much your child or all children or even us are in the digital world. So children's rights in the internet age is a major conversation that needs to be had. And as far as I see, possibly this is, if I can say it myself, the first initiative, possibly not in India but in Asia, where we are trying to raise consciousness. And as Neha said, the entire effort is to start a conversation, and the entire effort is to ensure that parents and children start communicating with each other, parents and teachers, and this involves teachers also, and society at large, gets aware of what's happening in the digital world, and once they're communicating with their own children, that is when they'll really know how to protect their children. And as far as SOPs and ideas and everything is concerned, we are always available. We are there on social, we are there on WhatsApp calls. They can reach out to us.
শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৱে ৰাষ্ট্ৰীয় দক্ষতা অৰ্হতা আৰ্হি কাৰ্যসূচীৰ অংশ হিচাপে সমগ্ৰ শিক্ষা অভিযানৰ অধীনত ৰাজ্যখনৰ 1500 মাধ্যমিক বিদ্যালয়ত চলি থকা দক্ষতা বিকাশৰ পাঠ্যক্ৰমৰ আজি পৰ্যালোচনা কৰে। মন্ত্ৰীগৰাকীয়ে পৰ্যালোচনা বৈঠকত বিভিন্ন দক্ষতা পৰিষদে দিয়া পৰামৰ্শ অনুসৰি শিক্ষানুষ্ঠানৰ আদৰ্শ পাঠ্যক্ৰমত দক্ষতাৰ শিক্ষা অন্তৰ্ভুক্ত কৰাৰ বাবে আহ্বান জনায়। তেওঁ কয় যে চলিত বছৰৰ পৰা মাধ্যমিক পাঠ্যক্ৰমত দক্ষতা বিকাশৰ শিক্ষাত বিশেষ গুৰুত্ব আৰোপ কৰা হ'ব। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা বোৰ্ডে বিদ্যায়তনিক নীতি নিৰ্দেশনাৰ সংস্কাৰ সাধন কৰি ছাত্ৰ ছাত্ৰী বাছনি কৰিব পৰাকৈ বিভিন্ন দক্ষতা বিকাশৰ পাঠ্যক্ৰম ৰখাৰ ব্যৱস্থা কৰিছে বুলি ডাঃ পেগুৱে উল্লেখ কৰে। প্ৰশিক্ষিত ব্যক্তিৰ দ্বাৰা আৰু অন্য শিক্ষানুষ্ঠানসমূহৰ সহযোগিতাত এই পাঠ্যক্ৰমসমূহৰ শিক্ষা প্ৰদান কৰা হ'ব বুলিও তেওঁ জানিবলৈ দিয়ে। মন্ত্ৰীগৰাকীয়ে আজি সমগ্ৰ শিক্ষা অসমৰ শিক্ষা সেতু এপৰ কাম কাজ পৰ্যালোচনা কৰে। বাৰিষাৰ সময়ত সম্ভাৱ্য বান পৰিস্থিতিৰ জোৰা মৰাৰ বাবে কাৰ্যপন্থা যুগুত কৰিবলৈ আজি ৰাজ্যৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্ত এখন বৈঠকত মিলিত হয়। এই বৈঠকত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ বিষয়াসকলৰ লগতে NDRF, SDRF, অসামৰিক প্ৰতিৰক্ষা, সেনাবাহিনী, ভাৰতীয় খাদ্য নিগমকে ধৰি বিভিন্ন বিভাগ আৰু সংস্থাৰ প্ৰতিনিধি উপস্থিত থাকে। বৈঠকখনত বাৰিষাৰ সময়ছোৱাত বান পৰিস্থিতিৰ পৰা জনসাধাৰণক সকাহ দিয়াৰ বাবে আগতীয়াকৈ সাজু হোৱাৰ ওপৰত গুৰুত্ব দিয়া হয়। মন্ত্ৰী শ্ৰীমহন্তই বান ব্যৱস্থাপনাৰ সৈতে জড়িত প্ৰতিটো বিভাগক নিজৰ দায়িত্বসমূহ পালনৰ বাবে আগতীয়াকৈ প্ৰস্তুত হবলৈ পৰামৰ্শ দিয়ে। ধুবুৰী চহৰত থকা ইউকো বেংকৰ দক্ষিণ শালমাৰা শাখাৰ পৰা 34 লাখ টকা আত্মসাত কৰি পলায়ন কৰা বেংকটোৰ এগৰাকী কৰ্মচাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সমৰ্থ হৈছে। ধুবুৰীৰ আৰক্ষী অধীক্ষক নবীন সিঙৰ নেতৃত্বত সদৰ থানাৰ উপ পৰিদৰ্শক মেহবুব আলীসহ আৰক্ষীৰ এটা দলে কালি বিহাৰৰ বৈশাখী জিলাৰ হাইদপুৰ ৰাজৌলী গাঁৱৰ পৰা শিৱশংকৰ প্ৰসাদ বিন নামৰ ইউকো বেংকৰ কোষাধ্যক্ষগৰাকীক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে তেওঁৰ পৰা নগদ 10 লাখ টকা উদ্ধাৰ কৰে। কৰ্মচাৰীগৰাকীক আজি ধুবুৰী আদালতত হাজিৰ কৰোৱা হয়। উল্লেখযোগ্য যে বিগত কেইবামাহ ধৰি নিজৰ একাউণ্টত ধন জমা নোহোৱাক লৈ বেংকটোৰ কেইবাগৰাকীও গ্ৰাহকে অভিযোগ দাখিল কৰিছিল। এই অভিযোগৰ ভিত্তিত বেংক কৰ্তৃপক্ষই নিজাববীয়াকৈ চলোৱা তদন্তত কেইবালাখ টকাৰ বিত্তীয় খেলিমেলি ধৰা পৰাত বেংক কৰ্তৃপক্ষই কোষাধ্যক্ষগৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল।
বাক্সা জিলাৰ হজোৱাৰ ককলাবাৰী চাপাগুৰি মহাবিদ্যালয়ত আজি BTRৰ দক্ষতা, নিযুক্তি আৰু উদ্যোগ বিভাগৰ অধীনত এটা কেৰিয়াৰ পৰামৰ্শ কাৰ্যসূচী অনুষ্ঠিত হয়। এই কাৰ্যসূচীত আনুষ্ঠানিক শিক্ষাৰ উপৰি বহনক্ষম বিকাশৰ বাবে দক্ষতা অৰ্জনৰ বিষয়ত আলোচনা কৰা হয়। অনুষ্ঠানত BTRৰ দক্ষতা আৰু নিযুক্তি বিভাগৰ উপদেষ্টা ৰঞ্জন কুমাৰ বৰুৱা, পাৰিষদ মণ্টু বড়োকে ধৰি মহাবিদ্যালয়খনৰ 500ৰো অধিক ছাত্ৰ ছাত্ৰী তথা শিক্ষক শিক্ষয়িত্ৰীয়ে অংশগ্ৰহণ কৰে। বৰপেটা জিলাৰ চেঙাৰ বাঘমাৰাচৰত বন বিভাগে আজি দুটা অবৈধ কাঠফলা মিল উৎখাত কৰে। বন বিভাগে লগতে বহু পৰিমাণৰ কাঠৰ কুণ্ডাও জব্দ কৰে। এতিয়ালৈকে মিল দুটাৰ গৰাকীৰ সন্ধান ওলোৱা নাই বুলি বন বিভাগে জানিবলৈ দিছে। উল্লেখযোগ্য যে চৰ অঞ্চলৰ দুৰ্গম যাতায়াতৰ বাবে বন বিভাগে নিয়মীয়াকৈ এই অঞ্চলসমূহত তালাচী চলাব নোৱাৰাৰ সুযোগ লৈ কাঠৰ চোৰাং ব্যৱসায়ে দীৰ্ঘদিন ধৰি ব্যৱসায় চলাই আহিছে। উত্তৰ পূব উদ্যোগী নাৰী সন্থাই ডিব্ৰুগড়ৰ জেউতি মৰল সংঘ খেলপথাৰত আজিৰে পৰা 5 দিনীয়াকৈ ৰঙালীৰ ৰং শীৰ্ষক এখন বস্ত্ৰমেলাৰ আয়োজন কৰিছে। অসম পৰ্যটন উদ্যোগ নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱাই আনুষ্ঠানিকভাৱে এই মেলাৰ শুভাৰম্ভ কৰে। IPL ক্ৰিকেট প্ৰতিযোগিতাৰ মুম্বাইৰ ৱাংখেৰে ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত আজি মুম্বাই ইণ্ডিয়ানছ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। শিৱসাগৰ জিলাৰ নাজিৰাৰ সৰবৰহী মহিলা তথা সমাজসেৱিকা অঞ্জলি গগৈৰ আজি পুৱতি নিশা যোৰহাটৰ এখন ব্যক্তিগত চিকিৎসালয়ত দেহাৱসান ঘটে। হৃদৰোগকে ধৰি অন্যান্য শাৰীৰিক অসুস্থতাৰ বাবে তেওঁ যোৱা 1 এপ্ৰিলৰ পৰা চিকিৎসাধীন হৈ আছিল। BBC এছিয়া পেচিফিকৰ সম্পাদকৰ দায়িত্বত থকা শচীন গগৈৰ মাতৃ অঞ্জলি গগৈ অঞ্চলটোৰ বিভিন্ন সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে জড়িত হৈ আছিল। তেওঁৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে। বৈদেশিক পৰিক্ৰমা বিভাগৰ কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই প্ৰয়াত গগৈৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ প্ৰতিশুল্ক আৰোপৰ সিদ্ধান্তৰ ফলত বিশ্বজুৰি ষ্টক বজাৰৰ সূচাংক অভাৱনীয়ভাৱে নিম্নগামী। ভাৰতীয় বজাৰতো এই মন্দাৱস্থাৰ প্ৰভাৱ। সমগ্ৰ দেশত আজি মাজনিশাৰ পৰা কাৰ্যকৰী হোৱাকৈ প্ৰতি লিটাৰ পেট্ল আৰু ডিজেলত আবকাৰী শুল্ক 2 টকাকৈ বৃদ্ধি। পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰাজ্যত শাসক বিৰোধী উভয় পক্ষৰ মাজত নিৰ্বাচনী তৎপৰতা। অসম আৰক্ষীৰ উদ্যোগত গুৱাহাটীত আজি শিশু অধিকাৰ সম্পৰ্কীয় ইনফেন্সিয়া শীৰ্ষক দেশৰ প্ৰথমখন আলোচনা চক্ৰ। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি মুম্বাই ইণ্ডিয়ানছ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ মুখামুখি। সন্ধিয়াৰ আঞ্চলিক বাতৰি ইমানে। আমাৰ পৰৱৰ্তী বাতৰি সন্ধিয়া 7:10 শুনিবলৈ পাব। Thank you.